নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ লগত আছে সঞ্জীৱনী পাঠক। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, মধ্যবিত্ত শ্ৰেণীক সকাহ দিয়াৰ লক্ষ্য আৰু বৃহৎ অৰ্থনৈতিক সংস্কাৰৰ ঘোষণাৰে লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন, বছৰি 12 লাখ টকালৈ আয়কৰ ৰেহাই। কেন্দ্ৰীয় বাজেটত নামৰূপত 12,70,000 মেট্ৰিক টন উৎপাদনক্ষম ইউৰিয়া প্ৰকল্প ঘোষণা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বহিবিভাগ সেৱাৰ উদ্বোধন, চিকিৎসাকৰ্মীৰ বাবে বিশেষ পৰ্টেল মুকলি। জাগীৰোড মৰিগাঁও সংযোগী 73 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত কপিলী নৈৰ দলঙৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত সুদীপ্ত বৰুৱাৰ ভাৰোত্তোলনত ৰূপৰ পদক অৰ্জন, হাৰিয়ানাৰ প্ৰতিদ্বন্দ্বীক পৰাজিত কৰি বক্সাৰ লাভলীনা বৰগোহাঁই প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত দেশৰ মধ্যবিত্ত শ্ৰেণীক সকাহ দিয়াৰ লক্ষ্যৰে আৰু বৃহৎ অৰ্থনৈতিক সংস্কাৰৰ ঘোষণাৰে 2025-26 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালত দাখিল কৰা আজিৰ বাজেটত শিশু, মহিলা, কৃষক আৰু উদ্যমীসকলৰ কাৰণে বিশেষ প্ৰস্তাৱ ঘোষণা কৰাৰ লগতে কৃষি, চিকিৎসা, নিয়োগ, পৰ্যটন আদি বিষয়সমূহেও গুৰুত্ব লাভ কৰিছে। এইবাৰৰ বাজেটত 10টা প্ৰধান ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই বাজেট বিকশিত ভাৰতৰ আকাংক্ষা পূৰণৰ উদ্দেশ্যে প্ৰস্তুত কৰাৰ লগতে বিকাশৰ বাবে সমৰ্পণ কৰা হৈছে বুলি বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে অহা 5 বছৰত চৰকাৰে নিয়োগ সম্বন্ধীয় বিকাশৰ লক্ষ্য পূৰণ কৰাত সমৰ্থ হ'ব। ৰাজ্যৰ ঔদ্যোগিক ক্ষেত্ৰলৈ তাৎপৰ্যপূৰ্ণ বতৰা কঢ়িয়াই আজিৰ বাজেটত নামৰূপত বছৰি 12,70,000 মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ লক্ষ্যৰে নতুনকৈ ইউৰিয়া প্ৰকল্প স্থাপনৰ বিষয়ে ঘোষণা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বাজেটৰ এই প্ৰস্তাৱক আদৰণি জনাই এই প্ৰকল্প ৰাজ্যৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে লাভদায়ক হ'ব বুলি প্ৰকাশ কৰে। সাৰৰ লগতে এই প্ৰকল্পই প্ৰাকৃতিক গেছৰ সদ্ব্যৱহাৰৰ ক্ষেত্ৰতো সহায় কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
আয়কৰৰ সীমা 12 লাখ টকালৈ বৃদ্ধি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মধ্যবিত্ত ৰাজ্যক লৈ এক অজস্ৰ সকাহ কঢ়িয়াই আনিলে। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াক এই যি মধ্যবিত্ত ৰাজ্যক সকাহ দিলে তাৰ বাবে তেখেতসকলক মই কৃতজ্ঞতা জনাইছো।
কেন্দ্ৰীয় বাজেট উত্থাপন কৰি অহা সপ্তাহত নতুন আয়কৰ বিধেয়ক ঘোষণা কৰা হ'ব বুলিও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। বীমা খণ্ডত প্ৰত্যক্ষ বিদেশী বিনিয়োগ 100% বৃদ্ধি কৰা হ'ব বুলি প্ৰকাশ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে অৰ্থনৈতিক সংস্কাৰৰ বাবে উচ্চস্তৰীয় কমিটী গঠন কৰাৰ বাবে প্ৰস্তাৱ দিয়ে। পৰ্যটন ক্ষেত্ৰক এইবাৰৰ বাজেটত বিশেষ গুৰুত্ব দিয়া হৈছে। বাজেটৰ প্ৰতিলিপিত দেশৰ 50খন উল্লেখযোগ্য পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে বিশেষ চুক্তিও সম্পাদন কৰা হ'ব বুলি শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে। 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত কৃষিখণ্ডৰ উন্নয়ন আৰু কৃষকক উপকৃত কৰাৰ লক্ষ্যৰে বহুকেইখন নতুন আঁচনি ঘোষণা কৰা হৈছে। কিষাণ ক্ৰেডিট কাৰ্ডৰ সীমা 5 লাখ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰি আজিৰ বাজেটত কৃষি উৎপাদন বৃদ্ধিৰ বাবে বিশেষ প্ৰস্তাৱ লোৱা হয়। কৃষকৰ উন্নয়নৰ লক্ষ্যৰে 1,70,00,000 কৃষকলৈ ঋণ সুবিধা প্ৰদানৰ উদ্দেশ্যে জিলাসমূহত প্ৰধানমন্ত্ৰী ধন ধ্যান কৃষি যোজনা আৰম্ভ কৰাৰ প্ৰস্তাৱো লোৱা হয়। দাইল উৎপাদনৰ ক্ষেত্ৰত দেশক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চৰকাৰে ছবছৰীয়া অভিযান আৰম্ভ কৰিছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ উন্নয়নৰ বাবে বাজেটত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। উদ্যোগীৰ বাবে এই বাজেটত 10,000 কোটি টকাৰ আঁচনিৰ লগতে মহিলা উদ্যোগীৰ বাবে বিশেষ আঁচনিৰ ব্যৱস্থা কৰা হৈছে। প্ৰথমবাৰৰ বাবে ব্যৱসায় আৰম্ভ কৰা 5 লাখ মহিলা, অনুসূচিত জাতি আৰু জনজাতিৰ উদ্যোগীৰ বাবে 2 কোটি টকাৰ ঋণৰ ঘোষণাইও আজিৰ বাজেটত জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছে। আজিৰ বাজেটত ষ্টাৰ্টআপ উদ্যোগীৰ বাবেও পূৰ্বৰ তুলনাত ঋণৰ পৰিমাণ বৃদ্ধি কৰি 20 কোটি টকালৈকে ঋণ প্ৰদানৰ বিষয়ে প্ৰস্তাৱ লোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ এই বাজেটত আয়কৰ গাঁথনি সৰলীকৃত কৰাৰ বাবে বিত্তমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে। মধ্যবিত্তৰ সকাহৰ বাবে আয়কৰ গাঁথনিৰ সংস্কাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰি কাৰ্যকৰীভাৱে বাৰ্ষিক আয় 12 লাখ টকালৈ আয়কৰ ৰেহাইৰ কথা ঘোষণা কৰা হৈছে। জ্যেষ্ঠ নাগৰিকসকলৰ কৰ ৰেহাই 50,000 টকাৰ পৰা 1 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। জনসাধাৰণৰ স্বাস্থ্য সুনিশ্চিত কৰিবলৈ দেশৰ স্বাস্থ্যখণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰি জীৱনদায়িনী 66 বিধ ঔষধৰ ক্ষেত্ৰতো কৰ ৰেহাই দিয়া হ'ব বুলি বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে। 2025 চনৰ ভিতৰত দেশৰ সকলোবোৰ জিলা হাস্পতালত 2,000টা কৰ্কট কেন্দ্ৰ স্থাপন কৰা হ'ব। চিকিৎসা মহাবিদ্যালয়সমূহত 10,000 অতিৰিক্ত আসনৰ ব্যৱস্থা কৰা হ'ব বুলিও বাজেটত উল্লেখ কৰে। দেশত 2,000টা দিনৰ ভাগত শিশুৰ পৰিচৰ্যা কেন্দ্ৰ স্থাপন কৰা হ'ব বুলিও বিত্তমন্ত্ৰীয়ে বাজেটত ঘোষণা কৰে। কেন্দ্রীয় বাজেট উত্থাপনের পাছত আমার সংবাদদাতাই সমাজের বিভিন্ন স্তরের কেগারকিমান লোকের সঙ্গে বাজেট সম্পর্ক মত বিনিময় করে। গুৱাহাটী বিশ্ববিদ্যালয়ের অর্থনীতি বিভাগের অধ্যাপক মাধুর্য প্রসাদ বেজবরুয়াই আজি উত্থাপিত হওয়া বাজেট সন্দর্ভত এনেদরে কয়।
বাজেটৰ এটা আমি ফার্স্ট রিয়েকশন তো যেখানে শুনেছো দেশের যা সমস্যা মানে কি প্রত্যাহ্বান আমার ভারতীয় অর্থনীতি সম্মুখীন হয়েছে সেইখানে প্রায় বাজেটত এটেন্ড করব চেষ্টা করেছে। ইনকাম ট্যাক্সর যে রিলিফ দিব সেইখানে অকল মধ্যবিত্ত ডাইরেক্টলি সকাহ দিয়ার উপরও দেশের খরচা তত্ত্ব বৃদ্ধি করে অর্থনীতির বিকাশের গতি আগবাই নিয়ে সহায় করব। আমি গতি গবেষণার উপর গুরুত্ব দিয়াটো খুবই প্রয়োজন। আমি এখন কেউ বিকশিত ভারত হব পার নয় বেলে কথা, বেলেগ দেশের তুলনায় আমি পিছ পড়ে থাকি, গতি
ধন্যবাদ মাধুর্য প্রসাদ বেজবরুয়া। একদরে বাজেট সন্দর্ভত কামরূপ চেম্বার্স অব কমার্সর সভাপতি মহাবীর জৈনেও আমার সংবাদদাতা হেমন্ত দাসের আগত প্রতিক্রিয়া ব্যক্ত করে।
আজি ভারত সরকারে বাজেট পেশ করেছে, সেই বাজেটত মিডিল ক্লাসের কারণে 12 লাখের এক্সেমশন দিছে। আমি ধন্যবাদ জানাইছো কি মিডিল ক্লাসের কারণে ভারত সরকারে বাজেটত সহায় করার ব্যবস্থা এটা লৈছে আর অসমত নামরূপ ফার্টিলাইজার ফ্যাক্টরি নতুনকে ডেভেলপ করব তার কারণে এটা বাজেট দিছে। মই ভাবো সেই ফ্যাক্টরি যদি বনে অসমত
নুনমাটি হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী কল্পনা বৰুৱাই আজিৰ বাজেট সন্দৰ্ভত আমাৰ সংবাদদাতাৰ আগত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
আজি ঘোষণা কৰা বাজেটত মই এগৰাকী সাধাৰণ মহিলা হিচাপে এটা কথা লক্ষ্য কৰিছো যে এইবাৰ বাজেটত মহিলাসকলক লৈ এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। যিহেতু বিত্ত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে 10,000 কোটি টকা বৰঙণি দি ষ্টাৰ্ট আপৰ বাবে পুঁজিৰ ব্যৱস্থা কৰিছে। প্ৰথমবাৰৰ বাবে চৰকাৰে 5 লাখ মহিলা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ উদ্যোগী 2 কোটি টকাৰ ঋণ প্ৰদান কৰিব আৰু এইটোৱে সঁচাকৈ মহিলাসকলক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি মই আশা কৰিছো। আৰু ইয়াৰ ফলত মই ভাবিছো যে দৰিদ্ৰতা দূৰীকৰণৰ ক্ষেত্ৰতো অলপ হলেও বাজেটখনে সহায় কৰিব।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
অসমৰ স্বাস্থ্যখণ্ডত নবীনতম সংযোজন প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বহিঃবিভাগ সেৱা আজিৰে পৰা কাৰ্যক্ষম হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ চতুৰ্দশ আৰু গুৱাহাটীৰ দ্বিতীয়খন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ বহিঃবিভাগ সেৱা ৰাইজৰ বাবে মুকলি কৰি দিছে। প্ৰায় 500 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয়খনত 505খন বিচনাৰ সুবিধা থাকিব। চিকিৎসা মহাবিদ্যালয়খন সম্পূৰ্ণ প্ৰযুক্তিচালিত স্বাস্থ্য প্ৰতিষ্ঠান হিচাপে বিবেচিত হ'ব বুলি আজি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ কৰ্মচাৰীসকলৰ বাবে 7 কোটি টকা ব্যয় সাপেক্ষে মানৱ সম্পদ ব্যৱস্থাপনাৰ পৰ্টেল এটাও ভাৰ্চুৱেলি উন্মোচন কৰে। 10,000ৰো অধিক নিয়মীয়া কৰ্মচাৰীৰ তথ্য এই পৰ্টেলত অন্তৰ্ভুক্ত কৰা হৈছে। ৰাজ্যৰ 1 কোটি লোকৰ কৰ্কট ৰোগৰ পৰীক্ষাৰ লক্ষ্যৰে এটা বৃহৎ পৰীক্ষণ কাৰ্যসূচীৰো মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰে। এই কাৰ্যসূচী আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত সম্পন্ন কৰা হ'ব বুলি ডঃ শৰ্মাই জানিবলৈ দিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 2025-26 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ডঃ বিপুল কুমাৰ ৰাভা, ষ্টাৰ্টআপ উদ্যমী প্ৰণৱ তালুকদাৰ আৰু নবীন উদ্যোগী ভাস্কৰজ্যোতি হালৈয়ে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় এই আলোচনাৰ আঁত ধৰিব আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই আজি নিশা 9:30 প্ৰচাৰ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাত জাগীৰোড মৰিগাঁও সংযোগী 717 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা 73 কোটি টকা ব্যয় সাপেক্ষে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিৰ্মাণ কৰা কপিলী নৈৰ দলংখন মুকলি কৰে। এই দলংখনে মৰিগাঁও জিলাৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাত প্ৰভূত পৰিৱৰ্তন আনিব বুলি ডঃ শৰ্মাই আস্থা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ নিকটৱৰ্তী এখন ঔদ্যোগিক পামৰ নিৰ্মাণ কাৰ্যৰো আজি শুভাৰম্ভ কৰে। প্ৰায় 600 বিঘা ভূমিত স্থাপন হ'বলগীয়া এই ঔদ্যোগিক পামত চিকিৎসালয় হোটেলকে ধৰি সেৱা ব্যৱস্থাৰ উদ্যোগৰ লগতে অন্যান্য উদ্যোগো স্থাপন কৰা হ'ব। অসম সাহিত্য সভাৰ 77তম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আজি দ্বিতীয় দিনা অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভা সাহিত্য একাডেমী বঁটাপ্ৰাপক সাহিত্যিক নন্দেশ্বৰ দৈমাৰীয়ে উদ্বোধন কৰে। অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাই সভাপতিত্ব কৰা গ্ৰন্থ উন্মোচনী সভাখনত আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আদৰণি ভাষণ দিয়ে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা দৈনিক অসম কাকতৰ সম্পাদক হিতেশ ডেকাই সভাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে। এই গ্ৰন্থ উন্মোচনী সভাত 170খনৰো অধিক গ্ৰন্থ উন্মোচন কৰা হয়। সভাত সাহিত্য একাডেমী বঁটাপ্ৰাপক সাহিত্যিক দীপক কুমাৰ শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা দীপ্তি ফুকন পাটগিৰি, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা সাহিত্যিক থানেশ্বৰ মালাকৰকে ধৰি ভালেসংখ্যক লোক এই গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে। অধিৱেশনত আজি আবেলিৰ ভাগত জনগোষ্ঠীয় সাহিত্য সন্মিলনো অনুষ্ঠিত হয়। উল্লেখযোগ্য যে অধিৱেশনৰ আজি দ্বিতীয় দিনা পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী সম্পন্ন হয়। আমাৰ পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
ধন্যবাদ সঞ্জীৱনী। অসম মহাবিদ্যালয় গ্ৰন্থগাৰিক সংস্থাৰ সোণালী জয়ন্তী উপলক্ষে আজি ধুবুৰী জিলাৰ বিলাচীপাৰা মহাবিদ্যালয়ৰ উদ্যোগত গ্ৰন্থৰ শোভাযাত্ৰা আয়োজন কৰা হয়। অসম মহাবিদ্যালয় গ্ৰন্থগাৰিক সংস্থাৰ প্ৰাক্তন সভাপতি শ্ৰীমন্ত মাধৱ বৰাই গ্ৰন্থগাৰলৈ যাওঁ বলক, পঢ়ি যোৱা, বাঢ়ি যোৱা আদি শ্লোগানেৰে উলিওৱা এই শোভাযাত্ৰা উদ্বোধন কৰে। শিৰত গ্ৰন্থৰ টোপোলালৈ বিলাসীপাৰা মহাবিদ্যালয়ৰ গ্ৰন্থগাৰিক ডঃ হৰিচৰণ দাসে এই শোভাযাত্ৰাৰ নেতৃত্ব দিয়ে। শোভাযাত্ৰাত বিলাসীপাৰা মহাবিদ্যালয়, শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতন, ৰোকাখাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিলাসীপাৰা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিকে ধৰি অঞ্চলটোৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত আজি কাৰ্বি নৱবৰ্ষ পালন কৰা হয়। ইংৰাজী বৰ্ষৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰীত কাৰ্বি নৱবৰ্ষৰ পহিলা মাহ থাং থাং আৰম্ভ হয়। কাৰ্বিসকলৰ কৃষিকৰ্মৰ পৰিক্ৰমা এই সময়ৰ পৰাই আৰম্ভ হোৱাৰ সূত্ৰে এই মাহটোৱে বিশেষ তাৎপৰ্য বহন কৰে। কাৰ্বি নিংকান কিমি অৰ্থাৎ কাৰ্বি নৱবৰ্ষ উপলক্ষে কাৰ্বি কুৰোচা অৰ্থাৎ পুৰোহিতসকলে বিশেষ প্ৰাৰ্থনা অনুষ্ঠান হৰবং আৰনাম কিপুৰ আয়োজন কৰে। এই প্ৰাৰ্থনাত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ কামনা কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক বিদ্যা সিং ইংলে আৰু কাৰ্বি ৰজা লংসিং ৰংহাঙকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি ডিফুত আয়োজন কৰা নৱবৰ্ষৰ এই অনুষ্ঠানত উপস্থিত থাকে। উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰা অসমৰ কেইবাগৰাকীও খেলুৱৈয়ে আজি পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। ভাৰোত্তোলনত সুদিত্য বৰুৱাই 89 কিলোগ্ৰাম শাখাত ৰূপৰ পদক লাভ কৰিছে। একেদৰে সাঁতোৰতো সুন্দৰ প্ৰদৰ্শনেৰে অসমে একাধিক পদক অৰ্জন কৰাৰ বাতৰি আমালৈ আহিছে। পুৰুষৰ 200 মিটাৰ সাঁতোৰৰ বাটাৰফ্লাই শাখাত বিক্ৰম চাংমায়ে ৰূপৰ পদক লাভ কৰিছে। একেদৰে মহিলাৰ 200 মিটাৰ সাঁতোৰত আশা চৌধুৰীয়ে বাটাৰফ্লাই শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছে। মহিলাৰ 75 কিলোগ্ৰাম শাখাত বক্সিঙত লাভলীনা বৰগোহাঁয়ে হাৰিয়ানাৰ প্ৰতিদ্বন্দ্বী ঘৰুৱাই প্ৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছে। বক্সিঙত পুৰুষৰ 71 কিলোগ্ৰাম শাখাত অভিনৱ শইকীয়াও প্ৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছে। মৰিগাঁও জিলাৰ নৱজ্যোতি সংঘৰ খেলপথাৰত অনুষ্ঠিত ঐতিহ্যমণ্ডিত লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ক শাখাৰ এখন খেল ভূৰবন্ধা আঞ্চলিক নৱজ্যোতি সংঘ আৰু বাম্পৰ ইউনাইটেড এফ চিৰ মাজত আজি অনুষ্ঠিত হয়। এই খেলখন গলশূন্যভাৱে অমীমাংসিত হৈ ৰয়। ইপিনে গড়াপাৰ এম কে জি য়ুথ ক্লাবৰ খেলপথাৰত অনুষ্ঠিত স শাখাৰ আজিৰ খেলত মৰিগাঁও নৱজ্যোতি ক্লাবে 2-1 গলৰ ব্যৱধানত গেৰুৱা বড়ো চিখনা ক্লাবক পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে। অসমত ফুটবল খেলৰ মান উন্নত কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয় আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত 70 সংখ্যক লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠিত হৈছে। চিৰাঙত চলি থকা 20 বছৰ অনুৰ্ধ মহাবীৰ লাচিত কাপ ফুটবল প্ৰতিযোগিতাৰ আজিৰ খেলত ঢালিগাঁৱত অৱস্থিত দিল্লী পাব্লিক স্কুল দলে চেম্পিয়নৰ সন্মান অৰ্জন কৰে। ছিডলী কাশীকুট্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই চূড়ান্ত খেলখনত দিল্লী পাব্লিক স্কুলে ফ্ৰান্সিছ আছিচি স্কুলক 2-0 গলত পৰাস্ত কৰে। এই খেলখন বিটিচিৰ পাৰিষদ প্ৰদীপ কুমাৰ বায়নে উদ্বোধন কৰে। এই প্ৰতিযোগিতাত জিলাখনৰ 8খন বিদ্যালয়ৰ 8টা দলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এই প্ৰতিযোগিতা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ চিৰাং জিলা সমিতিৰ উদ্যোগত তথা খেল ভাৰত আৰু অসম ফুটবল সন্থাৰ সহযোগত অনুষ্ঠিত হৈছে। গুৱাহাটীৰ জ্যোতিনগৰ নিবাসী চিত্ৰশিল্পী, লেখক তথা শিক্ষক পুতুল চন্দ্ৰ নাথৰ আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 74 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি আকৌ এবাৰ। মধ্যবিত্ত শ্ৰেণীক সকাহ দিয়াৰ লক্ষ্য আৰু বৃহৎ অৰ্থনৈতিক সংস্কাৰৰ ঘোষণাৰে লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন। বছৰি 12 লাখ টকালৈ আয়কৰ ৰেহাই। কেন্দ্ৰীয় বাজেটত নামৰূপত 12,70,000 মেট্ৰিক টন উৎপাদনক্ষম ইউৰিয়া প্ৰকল্প ঘোষণা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বহিৰ্বিভাগ সেৱাৰ উদ্বোধন। চিকিৎসাকৰ্মীৰ বাবে বিশেষ পৰ্টেল মুকলি। জাগীৰোড মৰিগাঁও সংযোগী 73 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত কপিলী নৈৰ দলঙৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ। আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত সুদিত্য বৰুৱাৰ ভাৰোত্তোলনত ৰূপৰ পদক অৰ্জন। হাৰিয়ানাৰ প্ৰতিদ্বন্দ্বীক পৰাজিত কৰি বক্সাৰ লাভলীনা বৰগোহাঁইৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।